হেল্ল'
হেল্ল'
অঁ
হয় মই কৃষাৰ্থত হেল্পলাইন এপাৰ্ট কৃষি বিভাগৰ ফালৰ পৰা ফোন কৰিছিলোঁ। আপুনি শান্তি বৰদলৈ কৈ আছেনে? হয়, আপুনি যোৱা ফেব্ৰুৱাৰী মাহত কৃষাৰ্থকৰ ফালৰ পৰা আপোনাৰ ফোনত টেলিগ্ৰাম নামৰ এপ এটা ডাউনলোড কৰিছিলে।
অঁ কৰিছিলোঁ।
হয়, তাতে কিছুমান অধ্যায় পৰিছিলে সঞ্চয় পেঞ্চন লোন আদিৰ পৰা, আৰু এখন এপাৰ্টৰ ফালৰ পৰা চাৰ্টিফিকেটো লাভ কৰিছিলে আপুনি ফোনতে। কিতাপ কৈছিলে ন, ফাৰ্মাৰ হেল্থ ছাৰ্ভে বুলি, সেই ফৰ্মখনত আপোনাৰ কিছুমান তথ্য আধৰুৱা হৈ আছে, গতিকে আধৰুৱা তথ্যখিনি ল'বলৈ আৰু কেইটামান চৰকাৰী আঁচনিৰ বিষয়ে জনাবলৈ আপোনাক ফোন কলটো কৰা হৈছিলে। হয়, আপোনাৰ বয়স কিমান? হেল্ল' হেল্ল'
34।
আচ্ছা, আপোনাৰ ঘৰৰ পৰিয়াল কেইজন? কি ক'লে?
পৰিয়াল পাঁচজন আছে ঘৰত।
পাঁচজন? আচ্ছা হয়, আপোনাৰ হাজবেণ্ডৰ নামটো জনাব।
সুৰজ বৰলৈ।
সুৰজ, আচ্ছা, তেখেতৰ বয়স কিমান? কি ক'লে? আপোনাৰ ল'ৰা ছোৱালী?
ল'ৰা ছোৱালী দুজন আছে।
নাম আৰু বয়সখিনি জনাব।
ডাঙৰ ছোৱালীজনীৰ নাম সুস্মিতা বৰদলৈ।
সুস্মিতা, আচ্ছা, বয়স চাই কিমান? আচ্ছা, আৰু তাৰ তলৰজন?
তাই পৰিস্মিতা বৰদল।
পৰিস্মিতা, পৰিস্মিতাৰ বয়স কিমান?
16।
আচ্ছা, আৰু সৰুজন?
তাৰ নাম ৰশ্মি বৰদল।
ৰশ্মি, ৰশ্মিৰ বয়স
13।
13, আচ্ছা, আপোনালোকে খেতি বাতি কৰেনে? খেতি বাতি অকল ধানৰ খেতিয়ে কৰে নে আৰু কিবা বেলেগ খেতিও কৰে?
ধানৰ খেতিয়ে কৰে।
আচ্ছা, আৰু এনেই মাহত আপোনালোকৰ ইনকামটো কিমানমান হয় বাৰু? 6-7 হাজাৰমান হয় নে এটা মাহত ইনকাম?
হয়, তেনেকুৱা হয়।
আচ্ছা, আৰু এইখিনি আপোনালোকে খৰচ পাতি কৰাৰ পিছত জমা কৰিবৰ কাৰণে 1,000মান কিবা ৰৈ যায়নে প্ৰতি মাহত? আচ্ছা, ঠিক আছে বাৰু, মই আপোনাক এতিয়া কেইটামান বেংকিং প্ৰডাক্টৰ বিষয়ে সুধিম, আপুনি যদি জানে জানো বুলি ক'ব, আৰু যদি জানিব বিচাৰে তেনেহ'লে মোক সুধিব পাৰিব। আপোনাৰ বেংকৰ একাউণ্ট আছে?
আছে।
এটিএম কাৰ্ড, চেকবুক এইবোৰৰ বিষয়ে জানেনে?
এটিএম কাৰ্ডৰ বিষয়ে জানো।
আচ্ছা, ঠিক আছে, আৰু গুগল পে' ফোন পে' এইবোৰৰ বিষয়ে জানেনে? জানে। আৰু আয়ুষ্মান কাৰ্ডখন বনাইছে নে আপোনালোকৰ?
আছে।
ঠিক আছে বাৰু, আৰু মই দুটা মানে একাউণ্টৰ বিষয়ে কৈছোঁ আপোনাক, ৰেকাৰিং একাউণ্ট আৰু PPF একাউণ্ট বুলি। আপোনাৰ এতিয়া যিটো নৰ্মেল ছেভিং একাউণ্ট আছে, সেই একাউণ্টত আপুনি পইচা পাতি জমা কৰে, জমা কৰিলেও তাৰ পৰাতো কোনো ধৰণৰ সুত নাপায় ন, কিন্তু আপুনি সেই বেংকতে যদি ৰেকাৰিং বুলি একাউণ্ট এটা খোলে, তাতে যদি মাহত আপুনি মিনিমাম 100 টকাৰ পৰাও জমা কৰে, তাতে আপুনি এটা সুত লাভ কৰিব পাৰে প্ৰতি 3 মাহৰ মূৰে মূৰে, আৰু প্ৰতি বছৰে বছৰে আপুনি ৰেকাৰিঙত এটা সুত লাভ কৰিব পাৰে। আৰু ৰেকাৰিংটো মিনিমাম আপুনি 2-3 বছৰৰ পৰা মেক্সিমাম 10 বছৰৰ কাৰণে কৰিব পাৰে, আৰু এইটো আপুনি বেংকতো কৰিব পাৰে বা পোষ্ট অফিচতো কৰিব পাৰে, আপোনালোকৰ সুবিধা অনুযায়ী আপুনি ৰেকাৰিং একাউণ্টটো খুলিব পাৰে। আৰু এটা আছে PPF বুলি, PPF একাউণ্টটো পাব্লিক প্ৰভিডেণ্ট ফাণ্ড বুলি কয়, PPFত আপোনাৰ প্ৰতি মাহত মিনিমাম 500 টকাৰ পৰা জমা কৰিব লাগে, আৰু PPFত আপোনাৰ যিটো সুতৰ হাৰ আছে সেইটো 7.1 চলি আছে বৰ্তমান, আৰু সুতটো প্ৰতি মাহে মাহে আপুনি লাভ কৰিব পাৰে PPFত। আৰু আপোনাৰ PPFত প্ৰতি মাহতে যে আপুনি পইচাটো জমা কৰিব লাগিব এনেকুৱা নহয়, আপোনাৰ যদি হাতত কেতিয়াবা অকণমান পইচা বেছিকৈ আহে, সেই পইচাখিনিও ডাইৰেক্ট আপুনি PPF একাউণ্টত জমা কৰিব পাৰে 15 বছৰৰ কাৰণে। গতিকে এইটো এটা মানে ফিক্সড ডিপজিট হিচাপৰে
গতিকে আপুনি এইটো খুলিব পাৰে। আপোনাৰ ল'ৰা ছোৱালীকেইজন যিহেতু সৰু হৈ আছে, মানে ছোৱালীকেইজনী, তেখেতসকলৰ নামত আপুনি ৰেকাৰিং একাউণ্ট বা PPF একাউণ্ট যিকোনো এটা এটা খুলি দিব পাৰে তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে।
অঁ
হয়। আৰু দুটামান চৰকাৰী ইঞ্চুৰেঞ্চ আঁচনিৰ বিষয়ে জনাই দিছোঁ আপোনাক। এটা হৈছে আপোনালোকৰ জীৱনজ্যোতি বীমা আৰু এটা হৈছে সুৰক্ষা বীমা। জীৱনজ্যোতি বীমাটোত আপুনি বছৰত 436 টকাকৈ জমা কৰিব লাগে আৰু এইটো আপোনালোকৰ ডেথ ইঞ্চুৰেঞ্চ হয়, মানে যাৰ নামতে খোলে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ পৰিয়ালে 2,00,000 টকাৰ এটা সাহাৰ্য লাভ কৰিব পাৰে। আৰু জীৱনজ্যোতি বীমাটো 18-50 বয়সৰ সকলো ব্যক্তিয়ে কৰিব পাৰে। আৰু এটা আছে সুৰক্ষা বীমা, এইটো 18-70 বয়সৰ সকলো ব্যক্তিয়ে কৰিব পাৰে। আৰু সুৰক্ষা বীমাটো আপোনালোকে এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হয়, এইটো যাৰ নামত কৰে তেখেতৰ যদি কেতিয়াবা এক্সিডেণ্ট হয়, হাত ভৰি ভঙা কিবা হয়, চিকিৎসাৰ কাৰণে 1,00,000 টকাৰ এটা সাহাৰ্য লাভ কৰিব পাৰে। আৰু দুটা অংগ নষ্ট হ'লে 2,00,000 টকাৰ এটা সাহাৰ্য লাভ কৰিব পাৰে। আৰু কোনোবা ব্যক্তিয়ে যদি 2টা আঁচনিয়ে গ্ৰহণ কৰিছে কিন্তু তেখেতৰ মৃত্যু হৈ গ'ল, তেতিয়াহ'লে তেখেতৰ পৰিয়ালে 4,00,000 টকাৰ মানে সুবিধাটো পৰিয়ালে লাভ কৰিব পাৰে। আৰু PM কিষাণৰ যিটো পইচা, সেই পইচাটো পাই নাই আপোনালোকে? হেল্ল'
হেল্ল'
পাওঁ নহয়,
পাই
নাপাওঁ নাপাওঁ।
অঁ নাপায়। আপোনালোকৰ হাজবেণ্ডৰ নামত নিজা মাটি যদি 7 বিঘা আছে তেনেহ'লে 7 বিঘা বা 7 বিঘাতকৈ কম আছে তেনেহ'লে এই PM কিষাণৰ কাৰণে এপ্লাই কৰিব পাৰে। ইয়াত বছৰত 6,000 টকাকৈ দিয়ে এটা পৰিয়ালক, 3টা কিস্তিত দিয়ে পইচাটো 2,000-2,000 কৰি। গতিকে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰে, বেংকত গৈও কৰিব পাৰে বা অনলাইনো কৰিব পাৰে এপ্লাই PM কিষাণৰ কাৰণে।
অঁ
আৰু দুটা মই লোনৰ বিষয়ে এনে জনাই থৈছোঁ থুলমূলকৈ। এটা হৈছে আপোনালোকৰ মুদ্ৰা লোন, এটা হৈছে KCC লোন। মুদ্ৰা লোনটো সৰু সুৰা ব্যৱসায় কৰিবৰ কাৰণে ল'ব পাৰে, যেনে আপুনি দোকান দিব পাৰে, ফিচাৰী খুলিব পাৰে, মুৰ্গী ফাৰ্ম খুলিব পাৰে, এনেকুৱা ধৰণৰ কামত আপুনি মুদ্ৰা লোনটো ল'ব পাৰে। মুদ্ৰা লোনত আপোনাৰ 50,000-10,00,000 টকালৈকে কোনো বন্ধকী নিদিয়াকৈ ল'ব পাৰে। মাত্ৰ আপুনি যিটো ব্যৱসায় কৰিব সেই ব্যৱসায়টোৰ এখন বিজনেছ প্লেন আপুনি বেংকত দাখিল কৰিব লাগে লিখিত আকাৰত, আৰু সেই বিজনেছ প্লেন অনুযায়ী বেংকৰ বিষয়াসকলে আপোনালোকৰ লোনটো চেংচন কৰাই দিয়ে মুদ্ৰা লোনৰ। আৰু আপোনালোকৰ মানে চিভিল স্ক'ৰ পাতি আদি চাইও আপোনালোকৰ লোনটো চেংচন কৰোৱা হয়। আৰু যিটো KCC লোন, এইটো খেতি বাতিৰ কাৰণে ল'ব পাৰে। ইয়াত 1,60,000 কোনো বন্ধকী নিদিয়াকৈ ল'ব পাৰে। মাত্ৰ KCC লোনটো 5 বছৰৰ মূৰে মূৰে ৰিনিউ কৰি থাকিব লাগে। প্ৰথম 5 বছৰত আপোনাৰ লোনৰ পৰিমাণখিনি ঠিকমতে দিলে নেক্সট 5 বছৰত আপোনাৰ লোনৰ পৰিমাণৰ 10% চৰকাৰৰ ফালৰ পৰা দি দিয়ে, বাকী 3-4% থাকি যায়, এইখিনি আপুনি নিজৰ ফালৰ পৰা দিব লাগে। আৰু এটা জনধন যোজনাৰ একাউণ্টছ বুলি আছে, সেইটো 0 বেলেঞ্চৰ একাউণ্টছ হয়, সেইটো আপুনি খুলিছে নেকি জনধন যোজনা একাউণ্টছটো?
নাই।
আচ্ছা, আপোনালোকৰ যদি নৰ্মেল ছেভিং একাউণ্ট নাথাকে তেনেহ'লে আপুনি এই জনধন যোজনা একাউণ্টছটো খুলিব পাৰে। ইয়াত মিনিমাম আপুনি পইচা জমা কৰিব নালাগে, আপোনাৰ প্ৰতি মানে 3 মাহৰ মূৰে মূৰে কিন্তু আপডেট কৰি থাকিব লাগে। ইয়াত 300-200 কিবা এটা জমা কৰি আপুনি এইটো 3 মাহৰ মূৰে মূৰে আপডেট কৰি থাকিব লাগে। আৰু এইটো খুলিবলৈ আপোনালোকৰ কোনো ধৰণৰ মানে বেলেগ ডকুমেণ্টছৰ প্ৰয়োজন নাথাকে, অকল আধাৰ কাৰ্ডখন থাকিলে আপুনি এই জনধন যোজনা একাউণ্টছটো খুলিব পাৰে। আৰু আপুনি কিবা যদি তথ্য বুজি পোৱা নাই বা আৰু ভালদৰে জানিব বিচাৰে তেনেহ'লে আপোনাৰ সেই টেলিগ্ৰাম এপত এটা টোল ফ্ৰী নম্বৰ দিয়া আছে, আপুনি সেই নম্বৰটোত ফোন কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ওচৰত বেংকৰ বিষয়া আছে কেইজনমান, তেখেতসকলে আপোনাক ফোনতে তথ্যখিনি আৰু ভালদৰে বুজাই দিব পাৰিব। হয়, কিবা অসুবিধা পালে আপুনি সেই নাম্বাৰটোত ফোন কৰিব টেলিগ্ৰাম এপত টোল ফ্ৰী নাম্বাৰটোত। ঠিক আছে, ধন্যবাদ।